ছয় নং ছবি নোহৰ পানী জাহাজ বহুতো বংশধৰ অতিবাহিত হৈছিল আৰু আদমৰ পৰা অনেক বংশধৰ উৎপন্ন হৈছিল। এই লোকসমূহে পাপ কৰিছিল আৰু ঈশ্বৰৰ আজ্ঞা উলংঘন কৰিছিল। লোকসমূহৰ পাপ অধিক হৈ গৈছিল। ঈশ্বৰে তেওঁলোকক জনপ্লাৱনেৰে ধ্বংস কৰিবলৈ সিদ্ধান্ত কৰিলে। কেৱল এজন মানুহে আছিল যিজনে ঈশ্বৰক প্ৰেম কৰিছিল আৰু আজ্ঞা মানিছিল। তেওঁৰ নাম নূহ আছিল। ঈশ্বৰে নূহক এখন ডাঙৰ পানীৰ জাহাজ নিৰ্মাণ কৰিবলৈ আদেশ দিছিল। ঈশ্বৰে নূহক আৰু তেওঁৰ পৰিয়ালক এই জাহাজৰ ভিতৰত ৰক্ষা কৰিবলৈ গৈ আছিল। যিমান দিন পানী জাহাজ সজোৱা কাম চলিছিল সিমান দিন নূহই ঈশ্বৰৰ ধাৰ্মিকতা প্ৰচাৰ কৰিছিল। লোকসকলে নূহৰ কথা বিশ্বাস কৰা নাছিল। তেওঁলোকে দুষ্টতাৰ পৰা ঘূৰি অহা নাছিল আৰু জলপ্লাৱনৰ পৰা ৰক্ষা নাপালে।